إن تصبك حسنة تسؤهم وإن تصبك مصيبة يقولوا قد أخذنا أمرنا من قبل ويتولوا وهم فرحون.
যদি তোমাৰ কোনো মংগল হয় তেন্তে এইটোৱে সিহঁতক কষ্ট দিয়ে আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয় আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলোঁ আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়।